চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। আশা কৰোঁ এই অনুষ্ঠান আপুনি নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনাৰ দ্বাৰাই ঈশ্বৰৰ বাক্যৰ প্ৰতি যে আপোনাৰ শ্ৰদ্ধা আছে সেই কথাটো আপুনি প্ৰকাশ কৰিছে। ঈশ্বৰৰ বাক্য শুনি সেই বাক্য পালন কৰি আমি আমাৰ জীৱনলৈ আশীৰ্বাদ কঢ়িয়াই আনিব পাৰোঁ। বাইবেলৰ বাণীয়ে অগণন লোকৰ জীৱন সলনি কৰি দিছে। আশাহীনে আশা পাইছে, দুখীজনে শান্তি পাইছে, দুৰ্বলজনে সাহস পাইছে। এই কথা সদায় ঘটি আহিছে। আমাৰ শ্ৰোতাসকলৰ পৰা পোৱা চিঠি পত্ৰয়ো এই কথা আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে। আপুনি বাৰু এই অনুষ্ঠান শুনি কিবা প্ৰকাৰে লাভৱান হৈছেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। এই বিশেষ সময়ত তোমাৰ ওচৰ চাপিছো পিতা, তুমি আমাৰ প্ৰাৰ্থনা শুনা। তোমাক অশেষ ধন্যবাদ, কিয়নো তুমি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ পৰিত্ৰাণ আগবঢ়ালা। এতিয়া বিশেষভাৱে প্ৰাৰ্থনা কৰিছো পিতা, তুমি আমাক তোমাৰ বাক্য বাইবেল শাস্ত্ৰ বুজি পোৱাত সহায় কৰা। এই ভক্তিবচন অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক তুমি বিশেষভাৱে সহায় কৰা। এই অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতাক তুমি প্ৰচুৰকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওপৰতো তোমাৰ মহান অনুগ্ৰহ প্ৰকাশ কৰা। তেওঁলোকৰ জীৱন সৰগীয় সুখ, সৰগীয় শান্তিৰে উপচাই দিয়া। অসমৰ চুকে কোণে তোমাৰ মহান প্ৰেমৰ অমৰ বাণী বিয়পাই দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰম পবিত্ৰ মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালোঁ। আমেন। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমাৰ আগৰ অনুষ্ঠানটো আপুনি শুনিছিল নে বাৰু? যদি শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। পুস্তকখনৰ নাম কি বাৰু? পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক। আমি চমুকৈ এই পুস্তকখনক জখৰীয়া পুস্তক বুলিয়েই ক'ম। যদি আপুনি যোৱা অনুষ্ঠানটো শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ এটি চমু পৰিচয় আগবঢ়ালোঁ আৰু লগতে এই জখৰীয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দুষাৰমান কথা আলোচনা কৰিলোঁ। গতিকে আজি আমি এই জখৰীয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি 2 নম্বৰ পদত পাওঁ ঈশ্বৰে জখৰীয়া ভাৱবাদীক বিশেষভাৱে সাৱধান কৰি দিয়াৰ কথা। জখৰীয়া ভাৱবাদীৰ যোগেদি আচলতে ঈশ্বৰে ইছৰাইলৰ লোকসকললৈ আগবঢ়োৱা বিশেষ সতৰ্কবাণী, সাৱধানবাণী। আমি 1 নম্বৰ পদত পালোঁ যে এই সকলো বাক্য ঈশ্বৰৰ পৰা জখৰীয়ালৈ অহা বাক্য আৰু সেই বিশেষ কৰ্তৃত্ব সাব্যস্ত কৰি 2 নম্বৰ পদত জখৰীয়াই বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ নিজৰ দেশলৈ ঘূৰি অহা অৱশিষ্ট ইছৰাইলীয়া লোকসকলক এইবুলি সাৱধান কৰি দিছে যে তেওঁলোকে যাতে বাবিল দেশলৈ বন্দী হৈ যোৱাৰ আগতে তেওঁলোকৰ পিতৃ পিতামহসকলে যিধৰণৰ কুকাৰ্য কৰিছিল তেনেকুৱা কুকাৰ্যত লিপ্ত নহয়। বাৰু এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিম। জখৰীয়া 1 অধ্যায় 2 পদ, ইয়াত এনেদৰে লিখা আছে, বোলে যিহুৱাই তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল। প্ৰথমতেই জখৰীয়াই এই কথা জনাই দিছে যে ইছৰাইল জাতিক শত্ৰুৱে বন্দী কৰি লৈ যাব পাৰিছিল কাৰণ তেওঁলোকৰ ওপৰত ঈশ্বৰ অতিশয় অসন্তুষ্ট হৈছিল। তেওঁ এতিয়া ইছৰাইলৰ নতুন প্ৰজন্মক এই কথা সোঁৱৰণ কৰাই সাৱধান কৰি দিছে যে যিহুৱাই তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল। গতিকে এই নতুন প্ৰজন্মই যাতে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰি আকৌ ঈশ্বৰক অসন্তুষ্ট নকৰে, সেই একেই ভুল যাতে নকৰে তাৰ বাবে জখৰীয়াই তেওঁলোকক সাৱধান কৰি দিছে। এতিয়া 3 নম্বৰ পদটো পাঠ কৰি দিছোঁ, এই হেতুকে তুমি এই লোকবিলাকক কোৱা, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে মোলৈ ঘূৰা, এইয়ে বাহিনীবিলাকৰ জিহুৱাৰ বচন, তাতে মই তোমালোকলৈ ঘূৰিম, ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, ঈশ্বৰক ইয়াত বাহিনীবিলাকৰ জিহুৱা বুলি কোৱা হৈছে। এই বিশেষ নামটো বা ঈশ্বৰৰ উপাধিটো আমি খুব সঘনাই উল্লেখ কৰোঁ। বহু সময়ত আমি ঈশ্বৰৰ কিছুমান নাম এনেদৰে ব্যৱহাৰ কৰি থাকোঁ কিন্তু আচল অৰ্থটো আমি প্ৰায়েই পাহৰি থাকোঁ। বাহিনীবিলাকৰ জিহুৱা মানেনো কি বাৰু? এই কথা আমি প্ৰায়ে চিন্তা নকৰোঁ। এই বাহিনীবিলাকৰ জিহুৱা বোলা নামটো এই জখৰীয়া পুস্তকত মুঠতে 52 বাৰ উল্লেখ কৰা আছে। গতিকে এই বিশেষ নামটো যে অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ সেই কথা আমি সহজেই অনুমান কৰিব পাৰোঁ। ইয়াত বাহিনীবিলাক বুলি যিটো শব্দ ব্যৱহাৰ কৰা হৈছে তাৰ মূল ইব্ৰী শব্দটো হৈছে চাবা, আৰু এই চাবা শব্দটোৰ অৰ্থ হৈছে বিশেষ সেৱা নাইবা শক্তি নাইবা যুদ্ধ বিগ্ৰহ। ইয়াত এই শব্দটো যেনেদৰে ব্যৱহাৰ কৰা হৈছে তাৰ পৰা এনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে যে ঈশ্বৰৰ অধীনত সীমাহীন ক্ষমতা আছে, সা সুবিধাবোৰ আছে, যিখিনি তেওঁ নিজৰ লোকৰ সুৰক্ষা আৰু মংগলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। এইটো ডক্টৰ ফচেট নামৰ বিখ্যাত পণ্ডিত এজনে দিয়া ব্যাখ্যা, কিন্তু তাৰ লগত আমি আচলতে আৰু যোগ দিবলগীয়া বিশেষ একো নাই। নতুন নিয়মত ঈশ্বৰক দয়া ধনেৰে ধনবান, ইফিচিয়া 2:4 আৰু সকলো ক্ষমতাৰ অধিকাৰী মঠি 28:18 বুলি কোৱা হৈছে। গতিকে প্ৰিয় শ্ৰোতা, আমাকনো আৰু অধিক কি লাগে? প্ৰিয় শ্ৰোতা, আপোনাক দয়া কৰুণা লাগেনে? ঈশ্বৰতে সেই সকলো উভৈনদী হৈ আছে। তেওঁ দয়া ধনত ধনবান। তেওঁ আপোনাক দয়া কৰিব পাৰে, আপোনাক কৰুণা কৰিব পাৰে। আমাক সকলোকে ঈশ্বৰৰ সেই দয়া, সেই কৰুণা লাগে। তেওঁ বাহিনীবিলাকৰ জিহুৱা, এই কথাটো এই পদটোতে উল্লেখ কৰা আছে কেইবাবাৰো। আকৌ চতুৰ্থ আৰু ষষ্ঠ পদতো এই কথাটো উল্লেখ কৰা হৈছে, তেওঁ বাহিনীবিলাকৰ জিহুৱা, সৰ্বশক্তিমান ঈশ্বৰ। তোমালোকে মোলৈ ঘূৰা, এয়ে বাহিনীবিলাকৰ জিহুৱাৰ বচন, তাতে মই তোমালোকলৈ ঘূৰিম। ইছৰাইল জাতি ঈশ্বৰৰ প্ৰতি অবাধ্য হোৱা কাৰণে ঈশ্বৰে তেওঁলোকক শাস্তি দিছিল, শত্ৰুৰ হাতত পৰাস্ত হৈ বন্দী হৈ যাবলৈ এৰি দিছিল। কিন্তু এতিয়া ঈশ্বৰে কৈছে, তোমালোক মোলৈ ঘূৰা, তেতিয়া মই তোমালোকলৈ ঘূৰিম। ঈশ্বৰে তেওঁলোকক মন পালটন কৰিবলৈ কৈছে, এনেদৰে তেওঁলোকৰ প্ৰতি বিশেষ দয়া, বিশেষ কৰুণাৰ প্ৰমাণ দিছে। ঈশ্বৰে আমাক কেতিয়াও পৰিত্যাগ নকৰে, আমি তেওঁক বিচাৰিলেই পাওঁ, আমাক গ্ৰহণ কৰিবলৈ তেওঁ অনবৰতে সাজু হৈ থাকে। এতিয়া 4 পদটো পঢ়ি দিছো, তোমালোক তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ নিচিনা নহবা, তেওঁবিলাকৰ আগত আগৰ কালৰ ভাৱবাদীবিলাকে কৈছিল বোলে, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে নিজ নিজ কুপথৰ আৰু নিজ নিজ কুকাৰ্যৰ পৰা ঘূৰা। কিন্তু জিহুৱাই কৈছে, তেওঁবিলাকে তাক নুশুনিলে বা মোলৈ কাণ নিদিলে। এইটো ঈশ্বৰে তেওঁলোকলৈ আগবঢ়োৱা বিশেষ সাৱধানবাণী। ঈশ্বৰে কৈছে, তোমালোকৰ উপৰিপুৰুষসকলৰ মাজলৈ মই ভাৱবাদীসকলক পঠিয়াইছিলোঁ, কিন্তু তেওঁলোকে ভাৱবাদীসকলৰ কথালৈ কাণ নিদিলে। মই হোছেয়াক পঠালোঁ, মই জোৱেলক পঠালোঁ, তোমালোকৰ মাজলৈ মই যিচয়াক পঠালোঁ, জিৰিমিয়া ভাৱবাদীক পঠালোঁ, মই আমোচ ভাৱবাদীক পঠালোঁ, মই এই সকলোবোৰ ভাৱবাদীক পঠালোঁ তোমালোকৰ উপৰিপুৰুষবিলাকৰ মাজলৈ। তেওঁলোকে মোৰ হৈ কথা ক'লে, কিন্তু তোমালোকৰ উপৰিপুৰুষসকলে মই পঠোৱা সেই ভাৱবাদীসকলৰ কথালৈ মন নিদিলে। তেওঁলোকে কোৱা কথালৈ কাণসাৰেই নকৰিলে, তেওঁলোকক অৱজ্ঞা কৰিলে। সেইকাৰণে মই তোমালোকৰ উপৰিপুৰুষসকলক বন্দী হৈ যাবলৈ এৰি দিছিলোঁ। কিন্তু তোমালোক তেনেকুৱা নহবা, তোমালোকে সকলো কুকাৰ্য, সকলো কুপথ ত্যাগ কৰি মোলৈ ঘূৰা, মোলৈ উভতি আহা। তোমালোক তোমালোকৰ উপৰিপুৰুষবিলাকৰ নিচিনা নহবা। এতিয়া ঈশ্বৰে ইছৰাইলীয়া লোকবোৰক এটা প্ৰশ্ন কৰিছে। আমি 5 পদটোতে পাওঁ, পাঠ কৰি দিছো, তোমালোকৰ পূৰ্বপুৰুষবিলাক ক'ত, আৰু ভাৱবাদীবিলাক চিৰকাললৈকে জীয়াই থাকেনে? আগৰ ভাৱবাদীসকলৰ মাত তেতিয়া আৰু শুনিবলৈ পোৱা নগৈছিল। জিৰিমিয়া, যিচয়া, হোছেয়া, জোৱেল আৰু আমোচ কোনোজনেই তেতিয়া জীৱিত নাছিল, ইতিমধ্যেই তেওঁলোকৰ মৃত্যু হৈছিল, তেওঁলোকৰ মাত আৰু শুনা নগৈছিল। কিন্তু লগতে ঈশ্বৰে এইবুলিও সুধিছে, তোমালোকৰ পিতৃ পিতামহসকল ক'ত? তেওঁলোক এতিয়া ক'ত আছে? তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছিল আৰু বাবিল দেশত তেওঁলোক কবৰস্থ হৈছিল। ইছৰাইলৰ লোক এনেদৰে বেলেগ দেশত কবৰস্থ হ'ব লগা হোৱাটো অতি দুখ লগা কথা, কাৰণ ইছৰাইলীয় লোকে সদায় নিজৰ ঠাইত কবৰস্থ হ'বলৈ ইচ্ছা কৰে। আনকি বৃদ্ধ জাকুবে মিছৰ দেশত থকা অৱস্থাত পুতেক যোছেফৰ হতুৱাই প্ৰতিজ্ঞা কৰোৱাইছিল যেন তেওঁক মিছৰ দেশত কবৰ নিদি নিজৰ দেশত কবৰ দিয়া হয়। তেওঁলোকৰ সকলোৰে সেয়েই ইচ্ছা। জাকুবে কৈছিল, মোক নিজৰ দেশলৈ লৈ যাবা আৰু মোৰ পিতৃ পিতামহৰ সৈতে কবৰ দিবা। আৰু ঠিক সেইদৰেই কৰা হৈছিল। জাকুবক হিব্ৰুনত কবৰ দিয়া হৈছিল। ইজৰাইলৰ আদি পিতৃসকল আৰু প্ৰতিজন ধৰ্মপৰায়ণ ভক্তিপৰায়ণ ইছৰাইলীয়া লোকে এই ইচ্ছা কৰি আহিছিল তেওঁলোকক যেন নিজৰ দেশতে কবৰ দিয়া হয় আৰু পুনৰুত্থানৰ দিনা তেওঁলোক যেন নিজৰ দেশতে পুনৰুত্থিত হয়। যদিহে আমি জিৰচালেমলৈ যাওঁ, আজিও সেই ঠাইত পূব দিশৰ দুৱাৰৰ সন্মুখত কিদ্ৰুন উপত্যকাৰ পৰা জৈতুন পৰ্বতলৈকে ইছৰাইলীয় লোকৰ কবৰেৰে ভৰি থকা দেখিবলৈ পাম। অৱশ্যে সেই কবৰবোৰৰ কিছুমান শত্ৰুবোৰে নষ্ট কৰিছিল যদিও এতিয়া ইছৰাইলীয়সকলে আকৌ সেই সকলোবোৰ ঠিক ঠাক কৰিব ধৰিছে। ইছৰাইলীয় লোকসকলে সেই ঠাইতে কবৰস্থ হ'বলৈ ইচ্ছা কৰে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে মচীহ অৰ্থাৎ যীশুখ্ৰীষ্ট ৰজা হিচাপে এই পৃথিৱীলৈ আহোঁতে সেই ঠাইতে ভৰি দিবহি। খ্ৰীষ্টৰ পুনৰ আগমনৰ সময়ত তেওঁলোক পুনৰুত্থিত হ'ব আৰু তেওঁলোকে তেনে আশাৰেই তাতেই কবৰস্থ হ'ব বিচাৰে। এই কথাটো অৱশ্যে আমিও বিশ্বাস কৰোঁ, কিন্তু আমি এই কথাটোহে বিশ্বাস কৰোঁ যে প্ৰভু যীশুৱে প্ৰথমতে তেওঁৰ বিশ্বাসীসকলক, তেওঁৰ নিজৰ লোকসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব। প্ৰথমতে খ্ৰীষ্টত নিদ্ৰিত হোৱা অৰ্থাৎ মৃত লোকসকল পুনৰুত্থিত হ'ব আৰু তাৰ পাছত সেই সময়ত জীৱিত অৱস্থাত থকা লোকসকল উত্তোলিত হৈ আকাশত গৈ প্ৰভু যীশুক লগ ধৰিব। সেই সময়তে প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা নকৰে, কাৰণ প্ৰথমতে পৃথিৱীত মহাক্লেশ হ'ব। এই পৃথিৱীৰ পৰা বিশ্বাসী লোকসকলক উত্তোলিত কৰি নিয়াৰ পাছত এই পৃথিৱীত মহাক্লেশ হ'ব আৰু তাৰ পাছত প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিব মহাপৰাক্ৰমেৰে। গতিকে পুৰণি নিয়মৰ দিনৰ সাধুসকলক তাৰ আগতে পুনৰুত্থিত কৰা নহয়। নতুন নিয়মৰ দিনৰ সাধুসকলহে প্ৰভু যীশুৰ আগমনৰ আগে আগে পুনৰুত্থিত হ'ব, কিন্তু পুৰণি নিয়মৰ দিনৰ সাধুসকল পুনৰুত্থিত হ'ব প্ৰভু যীশুৱে এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহোঁতেহে, সেই মহাক্লেশৰ পাছতহে, যাতে সেই সাধুসকলে সেই ন্যায় ৰাজ্যত প্ৰৱেশ কৰিব পাৰে। সেই সাধুসকল বুলি কওঁতে যিহুদী আৰু পৰজাতি সকলো সাধুকে বুজোৱা হৈছে। ঈশ্বৰে ইয়াত প্ৰশ্ন কৰিছে, তোমালোকৰ পূৰ্বপুৰুষসকল এতিয়া ক'ত আছে? তেওঁলোক বাবিল দেশতেই কবৰস্থ হ'ল। তেওঁলোকৰ আশা আকাংক্ষাৰ স্থল ইছৰাইল দেশে, কিন্তু তেওঁলোক বাবিল দেশতহে কবৰস্থ হ'ব লগা হ'ল। কিয়? কাৰণ তেওঁলোকে ভাৱবাদীসকলৰ কথা শুনা নাছিল, ঈশ্বৰে আগবঢ়োৱা সাৱধান বাণীলৈ মন দিয়া নাছিল, বৰং ঈশ্বৰৰ বিৰুদ্ধেহে গৈছিল, নানাবিধ কুকৰ্মত লিপ্ত হৈছিল। সেইবাবেই তেওঁলোকলৈ নামি আহিছিল ঈশ্বৰৰ অভিশাপ। তেওঁলোকক শত্ৰুৱে পৰাস্ত কৰি বন্দী কৰি লৈ গৈছিল আৰু বাবিল দেশত তেওঁলোক বন্দীৰ জীৱন যাপন কৰি থাকিব লগা হৈছিল। তাতেই তেওঁলোকৰ মৃত্যু হ'ল, তাতেই তেওঁলোক কবৰস্থ হ'ল। এতিয়া ছয় নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। ইয়াত লিখা আছে, কিন্তু মোৰ দাস ভাৱবাদীবিলাকক মই আজ্ঞা কৰা মোৰ বাক্য আৰু হুকুমবোৰে তোমালোকৰ পূৰ্বপুৰুষবিলাকক ঢুকি পোৱা নাইনে? তাতে তেওঁবিলাকে ঘূৰি ক'লে, আমাৰ আচাৰ ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ নিমিত্তে বাহিনীবিলাকৰ জিহুৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে। মই আজ্ঞা কৰা মোৰ বাক্য আৰু হুকুমবোৰে তোমালোকৰ পূৰ্বপুৰুষবিলাকক ঢুকি পোৱা নাইনে? অৰ্থাৎ যদিও ভাৱবাদীসকল নোহোৱা হৈ গ'ল, কিন্তু ঈশ্বৰে দিয়া আজ্ঞা অথলে নগ'ল, ঈশ্বৰৰ বাক্য বিফল নহ'ল, ঈশ্বৰৰ সাৱধানবাণী আখৰে আখৰে ফুলিয়ালে, তেওঁলোকে কৰা পাপৰ শাস্তি তেওঁলোকে ভুগিবলগীয়া হ'ল। তাতে তেওঁবিলাকে ঘূৰি ক'লে, আমাৰ আচাৰ ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ নিমিত্তে বাহিনীবিলাকৰ জিহুৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে। তেওঁলোকে অৱশেষত এই কথা বুজি পাইছিল আৰু মানি লৈছিল যে তেওঁলোকে তেওঁলোকৰ কাৰ্যৰ বাবেই সেই সকলো দুখ কষ্ট ভুগিব লগা হৈছিল। ঈশ্বৰে তেওঁলোকক আগতেই সেই বিষয়ে সাৱধান কৰি দিছিল, কিন্তু তেওঁলোকে মনা নাছিল। ঈশ্বৰ ধাৰ্মিক ন্যায় বিচাৰক, তেওঁ দোষীক দণ্ড দিবই। ঠিক একেটা কথা সকলো মানুহৰ ক্ষেত্ৰতে খাটে। ঈশ্বৰে আমাক প্ৰেম কৰে, আমাৰ ভাল হোৱাটোকেই তেওঁ বিচাৰে, কিন্তু তেওঁ নিজৰ আইন লংঘন কৰিব নোৱাৰে। ঈশ্বৰৰ আইন অনুসৰি সকলো পাপীয়েই শাস্তি পাবই লাগিব। বাইবেলত লিখিছে, সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। বাইবেলে কয়, সকলো মানুহেই পাপী, গতিকে সকলো মানুহেই শাস্তি পোৱাৰ যোগ্য, আৰু সেই শাস্তি হৈছে মৃত্যু। পাপৰ বেচ মৃত্যু বুলি বাইবেলত স্পষ্টভাৱে লিখা আছে। গতিকে ন্যায় বিচাৰক ঈশ্বৰে সকলো মানুহকে শাস্তি দিবলৈ বাধ্য, কিন্তু তেওঁ মানুহক প্ৰেম কৰে, গতিকে মানৱক উদ্ধাৰ কৰিবলৈ তেওঁ বিশেষ ব্যৱস্থা ল'লে। তেওঁ নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালে। প্ৰভু যীশু এই জগতলৈ আহিল আৰু মানুহে পাবলগীয়া শাস্তি নিজৰ গাত ল'লে। তেওঁ সকলো মানুহৰ হৈ নিজে শাস্তি ল'লে, ক্ৰুচৰ ওপৰত তেওঁ মৃত্যুবৰণ কৰিলে। মানুহে পাবলগীয়া শাস্তি মৃত্যু তেওঁ নিজে গ্ৰহণ কৰিলে। গতিকে তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আমি আমাৰ সকলো শাস্তিৰ পৰা ৰেহাই পাওঁ আৰু ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি পৰিগণিত হওঁ। আমি মুক্তি লাভ কৰোঁ, আমি হৈ পৰোঁ ঈশ্বৰৰ সন্তান, আমি লাভ কৰোঁ অনন্ত জীৱন। প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দিব পাৰে, কাৰণ তেওঁ আমাৰ হৈ আমি পাবলগীয়া শাস্তি নিজে গ্ৰহণ কৰিলে। ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ বাক্যলৈ আওকাণ কৰি সাৰি যাব পৰা নাছিল, সেইবাবে তেওঁলোকে শাস্তি পাবলগীয়া হৈছিল। এতিয়া আমি যখৰীয়া পুস্তকৰ এটা গুৰুত্বপূৰ্ণ অংশত প্ৰৱেশ কৰিম। 7 নম্বৰ পদৰ পৰা আমি পাওঁ যখৰীয়া ভাৱবাদীয়ে ঈশ্বৰৰ পৰা পোৱা 10টা দৰ্শনৰ কথা। অৱশ্যে কোনো কোনো পণ্ডিতে 8টা দৰ্শনৰ কথাহে কয়, কিন্তু আমি এই দৰ্শনকেইটাক 10টা ভাগত ভগাব পাৰোঁ। 7 নম্বৰ পদ, দৰিয়াবছৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ একাদশ অৰ্থাৎ ছবাত মাহৰ 24 দিনৰ দিনা ইদ্দুৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ যখৰীয়া ভাৱবাদীক জিহুৱাৰ দ্বাৰাই এই কথা জনোৱা হ'ল। ইব্ৰীসকলৰ প্ৰথম মাহটো জানুৱাৰী নহয়, 11 নম্বৰ মাহ মানে ফেব্ৰুৱাৰী। ইয়াত যিটো দিনৰ কথা কোৱা হৈছে সেইটো হ'ল 520 খ্ৰীষ্টপূৰ্বৰ 24 ফেব্ৰুৱাৰী। এই ঘটনাটোৰ 5 মাহ আগতে প্ৰভুৱে হগ্গয় ভাৱবাদীক দৰ্শন দি ইছৰাইলীয় লোকসকলক জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ উদগনি দিছিল। সেই কামটো ইতিমধ্যে আৰম্ভ হৈছিল। ঠিক 2 মাহ আগতে হগ্গয় ভাৱবাদীয়ে পুৰোহিতসকলক চোকা ভাষাৰে সমালোচনা কৰি পবিত্ৰ হ'বলৈ কৈছিল, কাৰণ তেওঁলোকে পবিত্ৰ জীৱন যাপন কৰা নাছিল, তথাপি ঈশ্বৰে আশীৰ্বাদ কৰিব বুলি আশা কৰি আছিল। তদুপৰি মানুহবোৰে মন্দিৰ নিৰ্মাণৰ কামত বেছি আগবঢ়া নাছিল বাবে মানুহবোৰকো তেওঁ বিশেষভাৱে প্ৰত্যাহ্বান জনাইছিল। সেই সময়তে হগ্গয় ভাৱবাদীয়ে এই ভৱিষ্যৎবাণীও কৰিছিল যে ঈশ্বৰে এদিন এই পৃথিৱীত তেওঁৰ শাসন প্ৰতিষ্ঠা কৰিব আৰু পৰজাতীয় শক্তিবিলাকক পৰাস্ত কৰি ধ্বংস কৰিব। তেওঁ এই বুলিও ঘোষণা কৰিছিল যে সেই ন্যায় শাসকজনেই মচীহ, তেওঁ জৰুব্বাবিলৰ বংশত উৎপন্ন হ'ব। সেই জৰুব্বাবিল সেই সময়ত জিৰচালেমৰ শাসক আছিল আৰু তেওঁ ৰজা দায়ুদৰ বংশৰ আছিল। আৰু ঠিক এনে এটা সময়তে জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণৰ কাম চলি থকা সময়তে জখৰীয়াক ঈশ্বৰে এই দৰ্শনকেইটা দিছিল। সেই বিষয়ে আমি পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম। আমাৰ অনুষ্ঠান যেন আপুনি শুনিবলৈ নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো কুশৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলো আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো কুশৰ ওপৰত প্ৰাণৰ পিলে আমার জীবন দিবল তেওঁর মহান ত্যাগর বাণী তেওঁর মহান ত্যাগর বাণী ভাল পাও মই অবাকে পুনায় ভাল পাও মই অবাকে পুনায় তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে তৃতীয়।